এয়া আকাশবাণী গুৱাহাটী টিপিকৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উপপক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিছে। তেওঁ কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে আজি দিনৰ 11 বজাত হোজাইত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ভৱানীপুৰ আৰু হৰভোগত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ প্ৰচাৰ চলাব। বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি আৰু কাইলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুনৰ অসমলৈ আহিব। কাইলৈ তেওঁ এখন সংবাদমেলতো ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও আজি ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে কালি গোলাঘাট, বিশ্বনাথ আৰু কমলপুৰত নিৰ্বাচনী সভাত অংশলৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰীগান্ধীয়ে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ উপৰি 10 লাখ লোকক ভূমিপত্ৰ প্ৰদান তথা চাহ শ্ৰমিকক 450 টকাকৈ মজুৰি প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বোকাখাটত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পশ্চিম গোৱালপাৰা, দুধনৈ, পলাশবাৰী আৰু বকো ছয়গাঁৱত প্ৰচাৰ অভিযানত অংশ লয়। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে বাক্সা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলায়। একেদৰে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে চিৰাঙত দলীয় প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু কমল সিং নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে কাছাৰ জিলাৰ উদৰবন্ধ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় জিলাৰ আটাইকেইটা সমষ্টিতেই বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কাৰ্য অব্যাহত আছে। বৰ্তমানলৈ জিলাখনত 85 বছৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 1802গৰাকী ভোটদাতাই পোষ্টেল বেলটৰ জৰিয়তে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। পলিং বিষয়াসকলে ঘৰে ঘৰে গৈ গ্ৰহণ কৰা এই কাৰ্যসূচীৰ কাইলৈ সামৰণি পৰিব।
ভোট দিবলৈ আপোনাক কি কি লাগিব জানেনে?
জানি এপিক।
কিন্তু এপিক নহলে?
নাজানো।
মই আছো যেতিয়া চিন্তা কিহৰ? আপোনাক লাগিব ইয়াৰে যিকোনো এখন আধাৰ কাৰ্ড, MGNREGA জব কাৰ্ড, বেংক ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত হেল্থ ইন্সুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, NPR স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপোৰ্ট, ফটোযুক্ত পেঞ্চন নথি, চৰকাৰী PSU বা পাব্লিক লিমিটেড কোম্পানী কৰ্মচাৰীক দিয়া পৰিচয় পত্ৰ, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ইউনিক ডিজেবিলিটি ID কাৰ্ড, বাচ হৈ গল। গতিকে ভোট দিবলৈ যাবলৈ নাপাহৰিব।
বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলা প্ৰশাসনসমূহে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণ কাৰ্য ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত সফলতাৰে কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰাৰ্থী অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। মুঠ 41,320টা বেলট ইউনিট, 43,975টা কণ্ট্ৰল ইউনিট আৰু 43,997টা VVPAT ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যৰ 31,490টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ বাবে EVM সংৰক্ষণ কৰা হৈছে। দক্ষিণ চৰমাৰা মানকাছ জিলাৰ একমাত্ৰ বিধানসভা সমষ্টিৰ মানকাছৰ 402টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে 488টা ভোটগ্ৰহণকাৰী দলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে পলিং আৰু প্ৰিচাইডিং বিষয়াসকলকো প্ৰশিক্ষণ দিয়া হৈছিল। কাৰ্বি আংলং জিলাত নিৰ্বাচনী প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে কালি ডাক বেলটযোগে ভোটদান কৰে। জিলাখনৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াই ডিফুত ডাক বেলটযোগে ভোটদান কৰে। নিৰ্বাচনী জিলাখনত নিয়োজিত কৰ্মচাৰীসকলে আজি পৰ্যন্ত ডাক বেলটযোগে ভোটদান কৰিব পাৰিব। ডিব্ৰুগড় জিলাতো নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি সাধাৰণ পৰ্যবেক্ষক TN ভেংকটেশে চাবুৱা, লাহোৱাল, ডিব্ৰুগড় আৰু খোৱাং বিধানসভা সমষ্টিত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, জোনেল আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।